এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ হোজাই জিলাৰ ডবকাৰ যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান জুবিন গাৰ্গৰ নামত খাৰগুলিৰ বাসগৃহত এটা ন্যাস গঠন কৰা হ'ব বুলি সংবাদমেলযোগে গৰিমা শইকীয়া গাৰ্গৰ প্ৰকাশ চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা ষষ্ঠবাৰ্ষিক সোণ আৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ আৰু গুৱাহাটীত আয়োজিত অসম গ্ৰন্থমেলাৰ আজি দশম দিনাও সাহিত্যপ্ৰেমীৰ ভিৰ জুবিন গাৰ্গ প্ৰেক্ষাগৃহত সাহিত্য আলোচ শীৰ্ষক লেখক পাঠক সমাৰোহ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয় এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী 1500 টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যামিক সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সত্ৰ সংস্কৃতিক সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে বিগত বিধানসভাতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতা তথা প্ৰয়োজনত সত্ৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ক্ষমতা থাকিব সত্ৰ আয়োগে ৰাজহ আদালতৰ দৰে কাম কৰি যাব সত্ৰৰ মাটি দখল হলে আয়োগক অভিযোগ দিব পাৰিব আৰু সত্ৰ আয়োগে বেদখল মাটিৰ উচ্ছেদৰ অনুমতি দিব লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনা প্ৰদত্ত এই সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা ভকতসকলে আধ্যামিক সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে বুলি উল্লেখ কৰে অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিত্তীয় সাহায্য সন্দৰ্ভত মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে সন্তুষ্টি প্ৰকাশ কৰি এনেদৰে কয়
উদাসীন সত্ৰসমূহে অসমৰ সমাজ সংস্কৃতিত যিদৰে প্ৰভাৱ পেলাই আহিছে ই এক অনন্য মাত্ৰা সমাজত প্ৰদান কৰিছে এইটো সকলোৰে পৰিলক্ষিত হৈছে আৰু এই উদাসীন সত্ৰৰ কাৰ্য তথা ত্যাগক সন্মান জনাই বৰ্তমানৰ অসমৰ কৰ্মৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উদাসীন সত্ৰৰ ভকতসকলৰ বাবে যি মাহেকীয়া অৰিহণা আগবঢ়াইছে এয়া সঁচাকৈ এক শলাগনীয় কাৰ্য আমি ভাবোঁ এই অৰিহণাৰ যোগেদি উদাসীন ভকতসকলে নতুনকৈ জীয়াই থকাৰ সম্বিত ঘূৰাই পাব আৰু উদাসীন সত্ৰসমূহক ভৱিষ্যত ইয়াক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইয়াক দুগুণে সহায় কৰিব
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ 30655গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে 352 কোটি টকা ব্যয় সাপেক্ষে জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে তেওঁ 11 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাহাট মিনি ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু শোণিতপুৰৰ নিজ বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে এই উপলক্ষে বৰচলাৰ ঠেলামৰা ঘাটগাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকে ঠেলামৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চিপাঝাৰৰ মহলীয়াপাৰাত আন এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে সমষ্টিটোৰ 45,665গৰাকী মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰা হয় চিপাঝাৰৰ চেক বিতৰণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 10 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিটো সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ সম্পূৰ্ণ হ'ব
চিপাঝাৰত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল অসমৰ ভিতৰতে আটাইতকৈ বেছি হিতাধিকাৰী চিপাঝাৰত আছিলে প্ৰায় 39,700 আজি সকলোকে আমি বিতৰণ কৰিলো আৰু মই ভাবোঁ যে অহা 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব পাৰিম মহিলাসকল উপকৃত হৈছে পৰৱৰ্তী ইনষ্টলমেণ্টত তেখেতসকলক আমি 25,000কৈ দিয়াৰ চেষ্টা কৰিম
হোজাই জিলাৰ ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1250টা পৰিয়ালৰ ভিতৰত 1098টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদ অভিযানত 53খন বুলডজাৰ ব্যৱহাৰ কৰা হৈছে। উচ্ছেদস্থলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কেইবাশ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। উচ্ছেদকালত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই পৰিস্থিতি পৰ্যবেক্ষণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহতে প্ৰয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি এখন সংবাদমেলযোগে পন্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গাৰ্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব। ন্যাসটো জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পৰিচালনা কৰিব। জুবিন গাৰ্গ ন্যাসৰ অধীনত তিনিটা শাখা থাকিব বুলিও তেওঁলোকে প্ৰকাশ কৰে। ন্যাসৰ অধীনত থকা শাখাকেইটা হ'ল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত চলি থকা বিভিন্ন গৱেষণা। একেখন সংবাদমেলতে গৰিমা গাৰ্গে ৰাজ্য চৰকাৰে প্ৰদান কৰা এছ জি এছ টি ধনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। জুবিন গাৰ্গ ন্যাসৰ বাবে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
আমি ওলাই আহিছো এটা খোজ দিবলৈ, আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা বিশ্বাস আৰু সুবাসাৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছো আৰু আমিও একত্ৰিত হৈছো আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছো। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰোঁ আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো ট্ৰাষ্টৰ নামত আমি আগবঢ়াই দিবলৈ লৈছোঁ। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 জানুৱাৰী দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 17 জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি সেইদিনা বাগৰুম্বাৰ নৃত্যত 23খন জিলাৰ 10,000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। বাগৰুম্বা নৃত্যত ভাগ লবলগীয়া শিল্পীসকলক প্ৰশিক্ষণ দিবৰ বাবে 4, 5 আৰু 6 জানুৱাৰীত প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ হ'ব। প্ৰশিক্ষিত প্ৰশিক্ষকসকলে 8ৰ পৰা 10 জানুৱাৰীলৈ বিভিন্ন জিলাত শিল্পীসকলক পৃথকে পৃথকে প্ৰশিক্ষণ দিব। স্থানীয় প্ৰশিক্ষণৰ অন্তত 11 জানুৱাৰীত শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব। এইসকল শিল্পীয়ে 12ৰ পৰা 15 জানুৱাৰীলৈ একেলগে সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে আখৰা কৰিব। 16 জানুৱাৰীত বিৰতি লৈ 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাগ লোৱাৰ লগতে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন জনসভা সম্বোধন কৰিব। এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে 7,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি সন্দৰ্ভত কলিয়াবৰৰ কৰি টোলত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ত অগপ আৰু বিজেপি নেতা কৰ্মীসকলৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, বিধায়ক কৃষ্ণ কমল তাঁতি, ৰূপক শৰ্মা, শশীকান্ত দাস আৰু দীপুল ৰঞ্জন শৰ্মাৰ লগতে কলিয়াবৰৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা 6ষ্ঠ বাৰ্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাৰ্তা লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত গ্ৰন্থমেলা, থলুৱা বস্ত্ৰমেলা, জনগোষ্ঠীয় খাদ্যমেলাৰো আয়োজন কৰা হৈছে। প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শিল্পী, সাংবাদিক তথা সচেতন নাগৰিকৰ প্ৰচেষ্টাত চৰাইদেউ জিলাত 2019 চনৰে পৰা সোণাৰু কাঞ্চন কৃষ্ণচূড়া গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। অসম চৰকাৰে সাংবাদিকৰ বাবে পেঞ্চন আঁচনিৰ অধীনত 20গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইসকলৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, মনোজ আগষ্টি, মনোজ দত্ত, দ্য চেণ্টিনেল কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক বিজয় কুমাৰ শৰ্মা, দ্য আছাম ট্ৰিবিউন কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক অনুপ বিশ্বাস আৰু হাছান আহমেদ, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত কামৰূপ জিলাৰ অংশকালীন সংবাদদাতা তাপস চামাদাৰ, দৈনিক জনভূমি কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক জেতবন বৰুৱা আৰু ভাৰত তামুলী, দৈনিক অসম কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক সুমেশ ডেকা আৰু তৰুণ মুক্তিয়াৰ, দৈনিক অগ্ৰদূত কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক ফণীধৰ পাঠকো আছে। এই সাংবাদিকসকলে প্ৰতিমাহে 8,000 টকাকৈ সাংবাদিক পেঞ্চন লাভ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পাঠশালাৰ কৃষ্ণনগৰত সন্থাৰ এটা কাৰ্যালয় উদ্বোধন কৰি নিজৰ সাংবাদিকতা জীৱনৰ স্মৃতিচাৰণ কৰে। তেওঁ যুৱ সাংবাদিকসকলক সংবাদ সেৱাৰ ক্ষেত্ৰত সাংবাদিকতাৰ নীতি আদৰ্শ মানি চলিবলৈ আহান জনায়। এই সভাতে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা 3গৰাকী ব্যক্তিক সংবাদ সান্নিধ্য বঁটা 2025 আগবঢ়োৱা হয়। এইসকল হৈছে সুচিকিৎসক ডাঃ চম্পক চৌধুৰী, সাংবাদিক আফতাব হুছেইন আৰু সমাজকৰ্মী নিপামণি কলিতা। ফটোদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাংবাদিক ডঃ কৰুণামোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ফটোদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধনপতি ডেকা, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আদিকে ধৰি ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে।
যোৱা 24 ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি 10ম দিনাও গ্ৰন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে। অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্ৰেতাসকলে প্ৰকাশ কৰা অনুসৰি বিগত 9 দিনত অসম গ্ৰন্থমেলাত 4,70,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। প্ৰকাশন পৰিষদত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত সাহিত্য আলোচ শীৰ্ষক এখন লেখক পাঠক সমাৰোহ অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বিশিষ্ট লেখক নোমল মাহাত্তাই উদ্বোধন কৰা সমাৰোহখন অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে সঞ্চালনা কৰে। যোৰহাট পশ্চিম ৰাজচক্ৰৰ 2গৰাকী লাটমণ্ডলৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি চাকৰিৰ পৰা তেওঁলোকক নিলম্বন কৰা হয়। নিলম্বিত লাটমণ্ডল 2গৰাকী হৈছে অনিমেষ শইকীয়া আৰু মুনীন বৰা। উল্লেখযোগ্য যে মণ্ডল 2গৰাকীৰ বিৰুদ্ধে চৰকাৰী ভূমি আবণ্টনত অনিয়ম, কৰ্তব্যত গাফিলতি, নিয়ম বহিৰ্ভূতভাৱে কাম কৰা দীৰ্ঘদিনীয়া অভিযোগ আছে। তিৱা জনগোষ্ঠীৰ নায়ক বীৰ জোঙাল বলহু আৰু মহান তিৱা নেতা ইন্দ্ৰ সিং দেউৰীৰ আজি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। মৰিগাঁও জিলাৰ তিৱা পৰিষদৰ কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা এই প্ৰতিমূৰ্তি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ডাঃ পেগুৱে কয় যে ৰাজ্যৰ স্বায়ত্ত পৰিষদসমূহে কেৱল উন্নয়নৰ ক্ষেত্ৰতে ব্যস্ত হৈ নাথাকি সংশ্লিষ্ট জনগোষ্ঠীটোৰ ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সুৰক্ষাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। স্বকীয় পৰিচয় সুৰক্ষিত কৰিব নোৱাৰিলে উন্নয়ন অৰ্থহীন হৈ ৰব বুলিও তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানত তিৱা জনগোষ্ঠীৰ ভালেসংখ্যক বিশিষ্ট লোকৰ লগতে আন ভালেমান লোক উপস্থিত থাকে। কাৰ্বি সাহিত্য সভা অৰ্থাৎ কাৰ্বি লামেট আমেৰ 34সংখ্যক অধিৱেশনৰ বাবে আজি লাইখুটা প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ ভকতচংস্থিত হৰ্ণবিল ক্ৰীড়াক্ষেত্ৰত হ'বলগীয়া এই অধিৱেশন 20-23 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। কাৰ্বি লামেট আমেৰ সভাপতি কামসিং হানছে আৰু উদযাপন সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৱে কাৰ্বি জনগোষ্ঠীয় মাংগলিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰে। এই অনুষ্ঠানত জনগোষ্ঠীটোৰ ভাষা সাহিত্যত আগবঢ়াই নিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভালেমান লোক উপস্থিত থাকে। এইবাৰৰ অধিৱেশনত 100খন গ্ৰন্থ প্ৰকাশ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ। হোজাই জিলাৰ ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। জুবিন গাৰ্গৰ নামত খাৰগুলিৰ বাসগৃহত এটা ন্যাস গঠন কৰা হ'ব বুলি সংবাদমেলযোগে গৰিমা শইকীয়া গাৰ্গৰ প্ৰকাশ। চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা 6ষ্ঠ বাৰ্ষিক সোণ আৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ আৰু গুৱাহাটীত আয়োজিত অসম গ্ৰন্থমেলাৰ আজি 10ম দিনাও সাহিত্যপ্ৰেমীৰ ভিৰ। জুবিন গাৰ্গ প্ৰেক্ষাগৃহত সাহিত্য আলোচ শীৰ্ষক লেখক পাঠক সমাৰোহ।